এখন সিলে থোৱা হলে, জীৱন এখন ব্লেকবোর্ড হোৱা হলে, জীৱন এখন সিলে থোৱা হলে, জীৱন এখন ব্লেকবোর্ড হোৱা হলে, এনি ডাষ্টাৰ অলপ পানী মোহাৰি লিখিম নতুন কাহিনী, নেৰাখো তাতে সেই সময়বোৰ বাগৰিছিলে য'ত চকু পানী, জীৱন এখন চিলে থোৱা হ'লে, জীৱন এখন ব্লেকবোৰ্ড হোৱা হ'লে, জীৱন এখন চিলে থোৱা হ'লে, জীৱন এখন ব্লেকবোৰ্ড হোৱা হ'লে। একেই থাকক পঢ়া খালি সমনীয়াও মোক নেলাগে, মাথো ঠিকনা তোমাৰ বিচাৰি নুঘূৰো আৰু আমাৰ নিমিলে ঘড়ি, নিলিখো আৰু স্নেহৰ গদ্য কলিব জানো কেৱল মোকেই সামৰি, শীতলে যাক বৰষুণ লিখি ৰাখিম নিজৰ সতে নিজক তিয়াবলৈ, জীৱন এখন চিলে থোৱা হ'লে, জীৱন এখন ব্লেকবোৰ্ড হোৱা হ'লে। এইবাৰ নেগাথো জৈৱিক মালিকা, মনো নাভাঙো অধীৰ দুমোজা বান্ধি ৰাখি থম জোনাক বুকুচা, ৰাখিম এটি হাঁহি তোমাৰ দৰে, জীৱন এখন চিলেট হোৱা হ'লে, জীৱন এখন চিলে থোৱা হ'লে, জীৱন এখন ব্লেকবোৰ্ড হোৱা হ'লে, এটি ডাষ্টাৰ অলপ পানী মোহাৰি লিখিম নতুন কাহিনী, নাৰাখো তাতে সেই সময়বোৰ বাগৰিছিলে য'ত চকু পানী, জীৱন এখন চিলে থোৱা হ'লে, জীৱন এখন ব্লেকবোৰ্ড হোৱা হ'লে, জীৱন এখন চিলে থোৱা হ'লে, জীৱন এখন ব্লেকবোৰ্ড।